بزنی. এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰীয় ভ্ৰমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্ৰসূ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰিব। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। ভাৰতে কালি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱেক 23 ৰাণত পৰাস্ত কৰে আৰু ইংলেণ্ড ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰীয় ভ্ৰমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্ৰসূ বুলি অভিহিত কৰিছে। তেওঁ লগতে এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ বন্ধুত্বৰ এনাজৰি অতি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কৈছে যে তেওঁ ভিয়েনাত ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখী হৈছে আৰু চেঞ্চেলৰ কাৰ্ল নেহৰুৱে অষ্ট্ৰীয় চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। ভিয়েনাত চেঞ্চেলৰ নেহৰুৱেৰ সৈতে হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰীয় দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত সম্পৰ্কলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনা চিনাক্ত কৰি উলিয়াইছে। অষ্ট্ৰীয় চেঞ্চেলৰ সৈতে জাৰি কৰা এটা যুটীয়া বিবৃতিত শ্ৰীমোদীয়ে কয় যে ইউক্ৰেইনৰ সংঘৰ্ষ আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিসহ বিশ্বৰ সাম্প্ৰতিক ভূ ৰাজনৈতিক স্থিতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত আৰু অষ্ট্ৰীয়াৰ আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, নবীকৰণযোগ্য শক্তি, হাইড্ৰজেন, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ লেখীয়া ক্ষেত্ৰসমূহত একেলগে কাম কৰিব আৰু অনাগত দশকসমূহত প্ৰতিযোগিতাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। শ্ৰীমোদীয়ে লগতে কয় যে অষ্ট্ৰীয়াক আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট, বিপৰ্যয়টো তিষ্ঠি থাকিব পৰা আন্তঃগাঁথনি জোঁট আৰু জৈৱ ইন্ধন জোঁটত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। চেঞ্চেলৰ নেহৰুৱেৰ সৈতে ভাৰত আৰু অষ্ট্ৰীয়াৰ আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ এটা গোটক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ব্যৱসায়ীসকলক ভাৰতৰ দ্ৰুত বিকাশশীল সুযোগৰ লাভ গ্ৰহণ কৰিবলৈ আহান জনায়। ভাৰত অনাগত কেইটামান বছৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰীয়াৰ কোম্পানীসমূহক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত উচ্চমানৰ আৰু কম খৰচী সামগ্ৰী নিৰ্মাণ কৰাৰ বাবে ভাৰতীয় অৰ্থনৈতিক প্ৰেক্ষাপটৰ সদ্ব্যৱহাৰ কৰিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী মোদীৰ লগতে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰাপক এণ্টন জিলিংগৰক সাক্ষাৎ কৰে। সাক্ষাৎকালত আধ্যামিকতাৰ লগতে কোৱাণ্টাম প্ৰযুক্তিৰ সম্ভাৱনা অন্বেষণৰ বিষয় লৈ আলোচনা হয়। প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় সাহিত্য, ইতিহাস, দৰ্শন আদিৰ অধ্যয়নৰ বাবে প্ৰফেচাৰ বিৰগিট কেলনৰ, ডঃ মাৰ্টিন গিনছজলে, ডঃ বৰিয়েন লাৰিয়ছ আৰু ডঃ কেৰিন কৃষ্ণদাজকো সাক্ষাৎ কৰে আৰু অষ্ট্ৰিয়াত ইণ্ডোলজী উত্থানৰ লগতে ভাৰতীয় ইতিহাস, দৰ্শন, কলা আৰু সংস্কৃতিৰ চহকী ঐতিহ্যক লৈ আলোচনা কৰে। ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই ভাৰতলৈ আশাৰে চাই আছে আৰু বিশ্বৰ প্ৰতিগৰাকী লোকে ভাৰতৰ বিষয়ে শিকিবলৈ আগ্ৰহী হৈ পৰিছে। তেওঁ লগতে কয় যে ভৌগোলিক ব্যৱধান স্বত্তেও ভাৰত আৰু অষ্ট্ৰীয়াৰ মাজত ভালেমান সাদৃশ্য আছে। গণতন্ত্ৰ আৰু স্বাধীনতা, সমতা, বহুতত্বাদ আৰু আইনৰ প্ৰতি সন্মানৰ উন্নতি প্ৰমূল্যৰাজীয়ে ভাৰত আৰু অষ্ট্ৰীয়াক সংযুক্ত কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অষ্ট্ৰীয় ভ্ৰমণ সামৰি ভিয়েনাৰ পৰা নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে যে 4 দশকৰ পাছত এই উচ্চ পৰ্যায়ৰ ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰীয়াৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ আৰু সম্প্ৰসাৰিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমোদীয়ে আসন্ন কেন্দ্ৰীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'ব। অৰ্থনীতিবিদৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন দেৰী আৰু অন্য সদস্যসকলেও ভাগ ল'ব। সংসদৰ বাজেট অধিৱেশন 22 জুলাইত আৰম্ভ হ'ব আৰু 23 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট হ'ব। যোৱা মাহত অনুষ্ঠিত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এইবাৰৰ বাজেট চৰকাৰৰ দূৰগামী নীতি আৰু ভৱিষ্যত দৃষ্টিভংগীৰ ফলপ্ৰসূ নীতি হ'ব বুলি নথি হ'ব বুলি মন্তব্য কৰিছিল। তেওঁ লগতে বাজেটত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ লগতে ভালেমান ঐতিহাসিক পদক্ষেপ দেখিবলৈ পোৱা যাব বুলি কৈছিল। লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
নতুন দিল্লীত আজি বঙ্গোপসাগরৰ বহু ক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ'ব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰতিনিধিত্ব কৰিব। মন্ত্ৰালয়ে লগতে জনাইছে যে এই সন্মিলনে বিমষ্টেক গোটৰ সদস্যসকলক বংগোপসাগৰৰ সুৰক্ষা, যোগাযোগ, ব্যৱসায়, বিনিয়োগ আদি বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক শক্তিশালী কৰিব। বিমষ্টেকৰ বিশেষ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন সন্মিলন থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। প্ৰায় বৰ্ণৰ জলস্তৰ হ্ৰাস পাইছে। যোৱা 24 ঘণ্টাত 5 জন লোকে প্ৰাণ হেৰুৱায়। এইবাৰৰ বানত ৰাজ্যখনৰ কৃষিভূমি, কৃষি, পুখুৰীৰ লগতে পথ, দলং আৰু কালভাৰ্ট আদি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পানীৰ সৈতে বহু দলং, ভগা পথ আৰু মথাউৰি উটুৱাই নিয়ে। পৰিস্থিতি কিছু উন্নত হলেও ৰাজ্যখনৰ 27খন জিলাৰ 14 লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। জিলা প্ৰশাসনসমূহে ক্ষতিগ্ৰস্ত লোকসকলক খাদ্যৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ ফলত 160টাতকৈ অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এইবুলি স্পষ্ট কৰি দিছে যে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা বৰ্তমানৰ জিলা আৰু ৰেফাৰেল চিকিৎসালয়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰি থাকিব। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে অনুমোদিত 157খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত 108খন ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। অনুমোদিত মহাবিদ্যালয়সমূহৰ ভিতৰত 40খন অভিলেখী জিলাত অৱস্থিত। মন্ত্ৰালয়ে কৈছে যে 2014 চনত জিলা চিকিৎসালয়সমূহক শক্তিশালী আৰু উন্নত কৰি নতুন চিকিৎসা মহাবিদ্যালয় খোলাৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত এখন আঁচনি মুকলি কৰা হৈছিল। মন্ত্ৰালয়ে কৈছে যে চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰয়াস চলাই আছে। বৰ্তমান দেশত 706খন চিকিৎসা মহাবিদ্যালয় আছে। ভাৰতে কালি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱেক 23 ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশস্বী জয়ছৱাল আৰু 27টা বলত 37 ৰাণ, শিৱমন গিলে 49টা বলত 66 ৰাণ আৰু ঋতুৰাজ গায়কোৱাডে 28টা বলত 49 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে নিৰ্ধাৰিত অভাৰত 6টা উইকেটৰ বিনিময়ত 159 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগে লগে ভাৰতে শৃংখলাত 2-1 ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ইংলেণ্ড ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডৰ্টমুণ্ডত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে নেডাৰলেণ্ডছক 2-1 গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দলটোৰ হৈ অলিন ৱাটকিনছে নিৰ্ণায়ক গলটো দিয়ে। ইংলেণ্ড দলৰ অধিনায়ক হেৰী কেইনে খেলৰ প্ৰথমাৰ্ধত প্ৰথমটো গল দিয়ে। নেডাৰলেণ্ডছৰ হৈ জাভি ছাইমনছে একমাত্ৰ গলটো দিয়ে। অহা 15 জুলাইত হবলগীয়া ফাইনেলত ইংলেণ্ড স্পেইনৰ মুখামুখি হ'ব। ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰ গঞ্জালা এস্কোবাৰ যুটিটোৱে জাৰ্মানীৰ বৰ্ছিংকত অনুষ্ঠিত ব্ৰাবো অপেন চেলেঞ্জাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শীৰ্ষ বাছনিপ্ৰাপ্ত শ্ৰীৰাম আৰু গঞ্জালোৰ যুটিটোৱে কালি বিয়লি প্ৰি কোৱাৰ্টাৰ ফাইনেলত বলিভিয়াৰ বৰিছ এৰিয়াছ আৰু ফেডেৰিকো জেবাৰছৰ যুটিটোক 6-3, 6-0 পোনপটীয়া ছেটত পৰাস্ত কৰে। শ্ৰীৰাম আৰু গঞ্জালোৰ যুটিটো আজি সন্ধিয়া কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ মাৰ্চেলো ডেমলিনাৰ আৰু আৰ্জেণ্টিনাৰ গুয়েলেমো ডুৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা অষ্ট্ৰীয় ভ্ৰমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্ৰসূ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত আফ্ৰিকী অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰিব। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। ভাৰতে কালি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱে 23 ৰাণত পৰাস্ত কৰে আৰু ইংলেণ্ড ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।